এয়া আকাশবাণী গুৱাহাটী দুপৰীয়াৰ আঞ্চলিক বাতৰি কৈছো অংকুৰজ্যোতি শৰ্মাই। গোলাঘাট জিলাৰ উৰিয়ামঘাটত প্ৰশাসন আৰু বন বিভাগে চলাই থকা উচ্ছেদ অভিযান সাময়িকভাৱে স্থগিত ৰখা হৈছিল যদিও আজি পুনৰ এই উচ্ছেদ অভিযান আৰম্ভ কৰা হৈছে। প্ৰশাসন আৰু বন বিভাগে আজি দিনৰ 4:30 বজাৰ পৰা ৰেংমা বনাঞ্চলৰ 1 নম্বৰ মধুপুৰ, ৰাণানগৰ আৰু হাতীদেৱী অঞ্চলত 3য় পৰ্যায়ৰ উচ্ছেদ অভিযান চলাইছে। ইয়াৰ বাবে প্ৰশাসনে যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ কৰিছে। তদুপৰি অঞ্চলকেইটাত কটকটীয়া নিৰাপত্তা ব্যৱস্থাও গঢ়ি তোলা হৈছে। উল্লেখযোগ্য যে উৰিয়ামঘাটত চৰকাৰী উচ্ছেদ অভিযান চলাই এই পৰ্যন্ত প্ৰায় 13,000 বিঘা বনাঞ্চল দখলমুক্ত কৰিছে। ৰেংমা বনাঞ্চলৰ উপৰি ৰাজ্য চৰকাৰে উৰিয়ামঘাটৰ আশে পাশে আন একাংশ অঞ্চলতো উচ্ছেদ চলোৱাৰ বাবে প্ৰস্তুতি চলাইছে। ডিব্ৰুগড়ৰ নামচাং চাবাগিচা আদৰ্শ বিদ্যালয়ৰ প্ৰধানশিক্ষক দেৱজিৎ ঘোষ 2025 বৰ্ষৰ ৰাষ্ট্ৰীয় শিক্ষক বঁটাৰ বাবে নিৰ্বাচিত হৈছে। শিক্ষামন্ত্ৰী ডাঃ অনুজ পেগুৱে সামাজিক মাধ্যমৰ এটা বাৰ্তাত এই কথা সদৰি কৰিছে। বাৰ্তাটোত তেওঁ কয় যে এই সন্মানে ৰাজ্যৰ শৈক্ষিক ক্ষেত্ৰখনক গৌৰৱান্বিত কৰাই নহয় চাহবাগিচা অঞ্চলৰ শৈক্ষিক ক্ষেত্ৰখনলৈও আশাৰ বাৰ্তা বহন কৰিছে। এই কৃতিত্ব ৰাজ্যৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ লগতে শৈক্ষিক সমাজখনক অনুপ্ৰেৰণা যোগাব বুলিও শিক্ষামন্ত্ৰীগৰাকীয়ে বাৰ্তাটোত উল্লেখ কৰে। অহা 5 ছেপ্টেম্বৰত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে তেওঁক আনুষ্ঠানিকভাৱে এই বঁটা প্ৰদান কৰিব। উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে 2023 চনত দেৱজিৎ ঘোষ ৰাজ্যিক কৃতি শিক্ষক বঁটাৰে সন্মানিত হৈছিল। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি BTCৰ পৰ্বতজোৰাত এখন জনসভাত অংশগ্ৰহণ কৰিছে। BTCৰ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি এইখন জনসভাতো মুখ্যমন্ত্ৰীগৰাকী PCDCৰ বিৰুদ্ধে সৰব হৈ উঠে। PCDC ব্যৱস্থাই সৰ্বসাধাৰণ দৰিদ্ৰ জনতাক শোষণ কৰা বুলি অভিযোগ কৰি ডঃ শৰ্মাই কয় যে এইবাৰ BTCত BJPৰ চৰকাৰ গঠন কৰিলে PCDC ব্যৱস্থা প্ৰত্যাহাৰ কৰা হ'ব। তেওঁ লগতে BJPৰ চৰকাৰ হ'লে BTCত অৰুণোদয়কে ধৰি বিভিন্ন চৰকাৰী আঁচনি প্ৰকৃত হিতাধিকাৰীয়ে লাভ কৰাটো নিশ্চিত কৰা হ'ব বুলিও প্ৰতিশ্ৰুতি দিয়ে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কালি কোকৰাঝাৰ জিলাত 2খনকৈ সংকল্প অংশত অংশগ্ৰহণ কৰি কয় যে BTCত BJP চৰকাৰ হ'লে কোনো দ্বিতীয় শ্ৰেণীৰ নাগৰিক নাথাকিব। বিদেশী চুক্তি স্বাক্ষৰ হোৱাৰ 22 বছৰ পাছতো অঞ্চলটোৰ ৰাইজে আজিও বিশ্বৰ ধৰণে অধিকাৰ নাপালে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে BJPৰ লক্ষ্য হৈছে BTCৰ প্ৰতিটো জাতি জনগোষ্ঠীক প্ৰথম শ্ৰেণীৰ নাগৰিকৰ মৰ্যাদা আৰু অধিকাৰ প্ৰদান কৰা। বিটিআৰবাসীৰ মাটি বাৰী দীৰ্ঘদিনীয়া সমস্যাৰ স্থায়ী সমাধান, শিক্ষাৰ উন্নয়ন, মহিলাৰ স্বনিৰ্ভৰশীলতা, আন্তঃগাঁথনি উন্নয়ন, যুৱশক্তিৰ বিকাশ আৰু জীৱন জীৱিকাৰ সৰ্বাংগীন বিকাশেৰে BJPয়ে এখন নতুন বিটিআৰৰ সপোন ৰচা বুলিও তেওঁ কয়। জিলাখনৰ কালিপুখুৰী হাউৰীয়া মাণ্ডলিক বাক্ৰা খেলপথাৰত অনুষ্ঠিত সভাত অংশগ্ৰহণ কৰি ডঃ শৰ্মাই 12 নম্বৰ চালাকাটি পৰিষদীয় সমষ্টিৰ দলীয় কৰ্মকৰ্তাসকলক সম্বোধন কৰাৰ পাছতে কাশিয়াবাৰীৰ আৰ্না খেলপথাৰত আয়োজিত আন এখন সভাত অংশগ্ৰহণ কৰে। এই সভাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীয়ে ৰাজ্যৰ মহিলাসকলে BJPৰ শাসনত স্বনিৰ্ভৰশীলতাৰ দিশে আগবঢ়াৰ প্ৰসংগও দাঙি ধৰে। ইপিনে আসন্ন BTC পৰিষদীয় নিৰ্বাচনীক লৈ বিভিন্ন ৰাজনৈতিক দলে BTRৰ অন্তৰ্গত জিলাকেইখনত তৎপৰতা অব্যাহত ৰাখিছে। UPPL দলে কালি কোকৰাঝাৰত সুসংগত বড়োলেণ্ড শীৰ্ষক এটা সমদলৰ আয়োজন কৰে। নিৰ্বাচনৰ বাবে ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেলে কালি 30জনীয় প্ৰথমখন প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিছে। কেন্দ্ৰীয় চৰকাৰে ৰাজ্যিক দুৰ্যোগ সাহায্য পুঁজি আৰু ৰাষ্ট্ৰীয় দুৰ্যোগ সাহায্য পুঁজিৰ অধীনত বিগত 5 বছৰত অসমলৈ 3,559,19,00,000 টকা মুকলি কৰি দিছে। কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী নিত্যানন্দ ৰায়ে কালি তৃণমূল কংগ্ৰেছৰ সাংসদ সুস্মিতা দেৱৰ এটা প্ৰশ্নৰ উত্তৰত ৰাজ্যসভাত এই তথ্য প্ৰকাশ কৰিছে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে দিয়া তথ্য অনুসৰি কেন্দ্ৰীয় চৰকাৰে ৰাজ্যিক দুৰ্যোগ সাহায্য পুঁজিৰ অধীনত 2020-21 বিত্তীয় বৰ্ষত অসমলৈ 617,60,00,000 টকা মুকলি কৰি দিছে। একেদৰে 2021-22 বিত্তীয় বৰ্ষত 617,60,00,000 টকা, 2022-23 বিত্তীয় বৰ্ষত 648,80,00,000 টকা, 2023-24 বিত্তীয় বৰ্ষত 680,80,00,000 টকা আৰু 2024-25 বিত্তীয় বৰ্ষত 671,00,000 টকা মুকলি কৰি দিছে। যোৱা 20 আগষ্টত তামোলপুৰ জিলাৰ গুৰেশ্বৰ থানাৰ অন্তৰ্গত সুৱাগপুৰ ভৰালী চকত এটা দুৰ্ঘটনা কেন্দ্ৰ কৰি উত্তেজিত লোকৰ আক্ৰমণত এজন যুৱক নিহত হোৱা ঘটনা সম্পৰ্কত তামোলপুৰৰ জিলা দণ্ডাধীশৰ নিৰ্দেশমৰ্মে গুৰেশ্বৰৰ চক্ৰ বিষয়া ত্ৰিলীনা টাইডেয়ে তদন্ত আৰম্ভ কৰিছে। কালি অভিষেক দেশ নামৰ মৃত যুৱকজনৰ 4জন বন্ধু যুৱৰাজ বড়ো, ধ্ৰুৱজ্যোতি গুৰুং, নৱজ্যোতি দাস আৰু মাৰ্টিন বসুমতাৰীক সুৱাগপুৰ থানালৈ মাতি নি ভাষ্য গ্ৰহণ কৰাৰ পাছত তেওঁলোকৰ স্বাস্থ্য পৰীক্ষাও কৰোৱা হয়। আৰক্ষীৰ এটা উচ্চ পৰ্যায়ৰ দলে তামোলপুৰ ভ্ৰমণ কৰি ঘটনাৰ সবিশেষ বুজ লয়। ঘটনাটো সন্দৰ্ভত তামোলপুৰ থানাত ভাৰতীয় ন্যায় সংহিতাৰ 103 একধাৰাৰ 60-25 নম্বৰত গোচৰ পঞ্জীয়ন কৰি তদন্ত অব্যাহত ৰখা হৈছে। উল্লেখযোগ্য যে জিলা দণ্ডাধীশ পংকজ চক্ৰৱৰ্তীয়ে এই ঘটনা সন্দৰ্ভত কালি দণ্ডাধীশ পৰ্যায়ৰ তদন্ত ঘোষণা কৰিছিল। সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি আৰু জনসাধাৰণৰ মাজত সৃষ্টি হোৱা ক্ষোভৰ পৰিপ্ৰেক্ষিতত গুৰেশ্বৰৰ চক্ৰ বিষয়গৰাকীক পুংখানুপুংখ তদন্ত কৰি শীঘ্ৰেই প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়া হৈছিল। এতিয়াৰ বাতৰি ইমানতে হৈ গ'ল। পৰৱৰ্তী বাতৰি বিয়লি 1:40 বজাত শুনিবলৈ পাব। নমস্কাৰ।